উপদেশক তিনি অধ্যায়। সকলোৰে বাবে এক সময় আছে, প্ৰত্যেক বিষয়ৰ কাৰণে এক এক সময় আছে। আকাশৰ তলত প্ৰত্যেকটো কাৰ্যৰ একোটা নিৰ্দিষ্ট সময় আছে। জন্মৰ যেনেকৈ এক সময় আছে, মৃত্যুৰো তেনেকৈ এক সময় আছে। ৰোপণৰ সময় আছে আৰু উঘালি পেলাবৰো সময় আছে। বধ কৰা আৰু সুস্থ কৰাৰ এক নিৰ্দিষ্ট সময় আছে। ভাঙি পেলোৱাৰ যেনেকৈ সময় আছে, তেনেকৈ গঢ়িবৰো সময় আছে। কান্দিবৰ সময় আৰু হাঁহিবৰ সময় আছে। সুখ কৰাৰ সময় আৰু নাচিবৰ সময় আছে। শিল দলিয়াবৰ আৰু শিল গোটাবৰো সময় আছে। আঁকোৱালি লোৱাৰ সময় আৰু আঁকোৱালি ধৰাৰ পৰা আঁতৰি থকাৰ সময় আছে। বস্তু বিচাৰিবৰ সময় আছে, পুনৰ নিবিচৰাৰো এক সময় আছে। বস্তু ৰাখি থোৱা আৰু পেলাবৰো এক এক সময় আছে। কাপোৰ ফালিবৰ সময় আৰু চিলাই কৰাৰ সময় আছে। মনে মনে থকাৰ সময় আৰু কথা মৈদাম সময় আছে। ভাল পোৱাৰ সময় আৰু ঘৃণা কৰাৰ সময় আছে। যুদ্ধ কৰাৰ এক সময় আছে আৰু শান্তি ৰক্ষা কৰাৰো সঠিক সময় আছে। ঈশ্বৰ প্ৰদত্ত কাৰ্য। শ্ৰমিকে তেওঁ পৰিশ্ৰমৰ কি ফল লাভ কৰে? ঈশ্বৰে মনুষ্যক সম্পূৰ্ণ কৰিবলৈ যি কাম দিছে তাক মই দেখিলোঁ। নিজ নিজ উপযুক্ত সময়ৰ বাবে ঈশ্বৰে সকলোবোৰ ঠিক কৰি ৰাখিছে। তেওঁ মানুহৰ হৃদয়বোৰত অনন্ত কাল ৰাখিছে। তথাপিও আদিৰ পৰা অন্তলৈকে ঈশ্বৰে যি যি কাম কৰিছে মানুহে তাক বুজিব পৰা নাই। মই জানিলোঁ যে মানুহৰ বাবে জীৱনকালত আনন্দ আৰু সৎকৰ্ম কৰাৰ বাহিৰে ভাল একো নাই। ইয়ো ঈশ্বৰৰ দান। প্ৰত্যেক মানুহে খোৱা বোৱা কৰি সকলো কাৰ্যতে সন্তুষ্ট হৈ থকা উচিত। মই জানো যে ঈশ্বৰে যি যি কৰে সেই সকলো চিৰকাল থাকে। তাক বঢ়াবও নোৱাৰি বা কমাবও নোৱাৰি। ঈশ্বৰে এনেদৰে কৰিলে যাতে মানুহে তেওঁক ভয় কৰে। যি যি আছে সেয়ে পূৰ্বেও আছিল, যি যি হ'ব সেয়াও পূৰ্বে আছিল, যি হৈ গ'ল ঈশ্বৰে পুনৰ তাকেই বিচাৰে। ন্যায় বিচাৰ আৰু ভৱিষ্যত ঈশ্বৰৰ হাতত। মই সূৰ্যৰ তলত আৰু এক বিষয় দেখিলোঁ যে ন্যায় বিচাৰ আৰু ধাৰ্মিকতাৰ ঠাইত দুষ্টতা আছে। মই মনতে ক'লোঁ, ঈশ্বৰে ধাৰ্মিক আৰু দুষ্ট এই দুজনৰে বিচাৰ কৰিব, কাৰণ ঈশ্বৰৰ ওচৰত প্ৰত্যেক বিষয় আৰু কৰ্মৰ বাবে এক নিৰ্দিষ্ট সময় আছে। মই মনতে ক'লোঁ, ঈশ্বৰে লোকসকলক যেন পৰীক্ষা কৰি বুজিবলৈ দিয়ে যে তেওঁলোক নিজে পশুতুল্য, কাৰণ মানুহলৈ যি ঘটে সেয়ে পশুলৈকো ঘটে। পশু যেনেকৈ মৰে মানুহো মৰে। উভয়ে একে বায়ুৰ শ্বাস প্ৰশ্বাস লয়, সেয়ে পশুতকৈ মানুহৰ কোনো প্ৰাধান্য নাই, কিয়নো একোৱে স্থায়ী নহয়। সকলোৱে একে মাটিলৈকে যায়, সকলোৱে ধূলিৰ পৰা আহিছে আৰু ধূলিলৈকে উলটি যায়। মানুহৰ প্ৰাণবায়ু যে ঊৰ্ধগামী হয় আৰু পশুৰ প্ৰাণবায়ু যে মাটিৰ তললৈ অৰ্ধগামী হয় তাক কোনে জানে। মই আকৌ উপলব্ধি কৰিলোঁ যে নিজৰ কাৰ্যত সন্তুষ্ট হোৱাৰ বাহিৰে মানুহৰ বাবে আন একোৱেই ভাল নাই, কিয়নো এয়েই মানুহৰ কাৰ্য। কাৰণ মানুহৰ মৃত্যুৰ পাছত কি ঘটিব তাক দেখুৱাবলৈ কোনে তেওঁক ঘূৰাই আনিব?